Theo các bạn. বাতৰি পঢ়িছো অনুজা ৰূপামুদ্ৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিত কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ঘূৰ্ণী বতাহ ৰিমাৰৰ পাছত হোৱা প্ৰবল বৰষুণৰ ফলত অসমৰ 9খন জিলা বানৰ কবলত পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগত ৰিমান ঘূৰ্ণী বতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাসমূহৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰাই ভপাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে বুলি মন্তব্য কৰিছে আৰু ভাৰতৰ শ্বাটলাৰ ত্ৰিষ্টা জেল্লী আৰু গায়ত্ৰী গোপীকান্তৰ যুটীটোৱে ছিংগাপুৰ বেডমিণ্টন অপেন 2024 প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিত কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। কাইলৈ পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হ'ব। অন্তিম পৰ্যায়ত মুঠ 908গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কাইলৈ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্ব মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চন্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদল, আৰ জে ডি নেতা লালু প্ৰসাদ যাদৱৰ কন্যা মিশা ভাৰতী, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, বিক্ৰমাদিত্য সিং আদি। সংশ্লিষ্ট অঞ্চলসমূহত স্বচ্ছ আৰু নিকা পদ্ধতিৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগসকলকে ধৰি প্ৰতিগৰাকী ভোটদাতাৰ ভোটদানৰ সুচলতা সুনিশ্চিত কৰাৰ বাবে বিশ্ৰামস্থলৰে পৰা আৰম্ভ কৰি সহকৰ্মীৰ সুব্যৱস্থা, দিব্যাংগ লোকসকলৰ যাতায়াতৰ সুচলতাৰ বাবে ৰেম্প, অনলাইন ব্যৱস্থাকে ধৰি বিদ্যুৎ যোগান আদি সকলো দিশতে আয়োগে গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া আৰু সংশ্লিষ্টসকলোকে গ্ৰীষ্ম প্ৰৱাহৰ পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ভোটগ্ৰহণ হ'বলগীয়া অঞ্চলসমূহত উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি এৰাই চলিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অসমৰ 50খন নিৰ্বাচনী জিলাত 52টা ভোটগণনা কেন্দ্ৰত অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ভোটগণনা কেন্দ্ৰসমূহত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে 4 জুনৰ পুৱা 8 বজাত আৰম্ভ হ'বলগীয়া ভোটগণনাৰ বাবে মুঠ 5,823গৰাকী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। শ্ৰীগোৱেলে লগতে কয় যে মুঠ 52টা ভোটগণনা কেন্দ্ৰত 1,941খন ভোটগণনাৰ মেজৰ ব্যৱস্থা কৰা হৈছে। আনহাতে আজিৰ দিনটোলৈ ৰাজ্যৰ 14গৰাকী ৰিটাৰ্ণিং বিষয়াই 1,28,299খন ডাক বেলট লাভ কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক সংখ্যক ডাক বেলট লাভ কৰা হৈছে। ঘূৰ্ণী বতাহ ৰিমাৰৰ পাছত হোৱা প্ৰবল বৰষুণৰ ফলত অসমৰ 9খন জিলা বানৰ কবলত পৰিছে। কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে ঠায়ে ঠায়ে গৰাখহনীয়াৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কাছাৰ, হোজাই, গোলাঘাট, ডিমাহাচাও আৰু কাৰ্বি আংলং জিলাৰ 384খন গাঁও জলমগ্ন হোৱাৰ লগতে বানৰ ফলত প্ৰায় 2 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ৰাজ্যখনৰ সাম্প্ৰতিক বানত এতিয়ালৈকে 2জন লোকৰ মৃত্যু হৈছে। ভূমিস্খলনৰ ফলত হাফলং আৰু বদৰপুৰৰ মাজত ৰেল সেৱা বাতিল কৰা হৈছে। ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি, ডিমাহাচাও, ধুবুৰী আৰু দক্ষিণ শালমৰা জিলাত ধুমুহা গাজনিৰ সৈতে প্ৰবল বৰষুণ হ'ব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে। বানৰ কবলত পৰা জিলাসমূহত বিভিন্ন সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম মণিপুৰ মেঘালয় মিজোৰাম ত্ৰিপুৰা আৰু পশ্চিমবংগত ৰিমাই ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাসমূহৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্ৰীমোদীয়ে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত প্ৰতিগৰাকী ব্যক্তিৰ বাবে তেওঁ যথেষ্ট চিন্তান্বিত বুলি প্ৰকাশ কৰে। বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত সজাগ দৃষ্টি ৰখা বুলি মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰভাৱিত ৰাজ্যসমূহলৈ সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও শ্ৰীমোদীয়ে লগতে কয়। বিজেপিৰ জ্যেষ্ঠ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি স্বামী বিবেকানন্দ স্মাৰক শিলাত 45 ঘণ্টীয়া ধ্যানৰ দ্বিতীয় দিন। শ্ৰীমোদী কালি কন্যাকুমাৰীত উপস্থিত হয় আৰু ধ্যানত বহাৰ পূৰ্বে ভাগৱতী আম্মা মন্দিৰত সেৱা জনায়। শ্ৰীমোদীয়ে গেৰুৱা বস্ত্ৰ পৰিধান কৰি ধ্যানত বহা পৰিলক্ষিত হৈছে। 1892 চনত স্বামী বিবেকানন্দই ধ্যান কৰা শিলাত 71 বছৰীয়া নেতাগৰাকীয়ে ধ্যান কৰিছে। শ্ৰীমোদীয়ে আজি পুৱাৰ ভাগত সূৰ্যক অৰ্ঘ্য দিয়া পৰম্পৰাও পালন কৰে। ভাৰতৰ দক্ষিণ প্ৰান্তৰ বংগোপসাগৰ, আৰব সাগৰ আৰু ভাৰত মহাসাগৰৰ সংগমস্থল কন্যাকুমাৰী হৈছে এটা উল্লেখযোগ্য স্থান। 33 বছৰ পূৰ্বে শ্ৰীমোদীয়ে 1991 চনৰ 11 ডিচেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে একতা যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰাই ধপাতীয় জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আজি বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত শ্ৰীচন্দ্ৰাই ভাৰতত ধপাত সেৱনৰ ফলত হোৱা বিভিন্ন ৰোগৰ ফলত বছৰি 13 লাখ লোক মৃত্যুমুখত পৰে বুলি প্ৰকাশ কৰে। ধপাত সেৱনৰ ফলত দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাত আৰ্থিক উন্নয়নত বাধাৰ সৃষ্টি কৰে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে চৰকাৰে দেশত ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰ্যায়ত এই জটিল বিষয়ৰ সমস্যাৰ সন্মুখীন হোৱাৰ বাবে বিভিন্ন প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ লগতে কয় যে 2024 বৰ্ষত চৰকাৰে ধপাত নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আইন CUTPA 2003 কঠোৰভাৱে বলবৎ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে সজাগতা অভিযান চলোৱাৰ উপৰি ধপাতমুক্ত পৰিৱেশ সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। বেংগালুৰুৰ মুখ্য নগৰ আৰু সত্ৰ ন্যায়াধীশৰ এখন আদালতে কৰ্ণাটকৰ হাছানৰ JDSৰ সাংসদ প্ৰজ্বল ৰেৱান্না যৌন আতিশয্যৰ গোচৰত ছদিনৰ বাবে বিশেষ অনুসন্ধানকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰিছে। মিয়ামিখৰ পৰা কালি নিশা বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত সাংসদগৰাকীক যৌন আতিশয্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে সাংসদগৰাকীৰ বিতৰ্কিত ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছত বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰা হয়। যোৱা 26 এপ্ৰিলত ৰেৱান্নাই বিদেশ অভিমুখে ৰাওনা হয়। ৰেৱান্নাই নিৰ্বাচিত জনপ্ৰতিনিধিৰ বাবে নিৰ্ধাৰিত মুখ্য নগৰ আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অন্তৰ্বৰ্তীকালীন জামিনৰ বাবে আবেদন জনাইছিল আৰু আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15ৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন AIR এপ, আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু এপ হেণ্ডেল @AIR নিউজ _GHY যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন 8.2% বৃদ্ধি পোৱাৰ ধাৰণা কৰা হৈছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ 7% হৈছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 2023-24 বৰ্ষত মুঠ প্ৰকৃত ঘৰুৱা উৎপাদনে 173 লাখ কোটি টকা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে। ভাৰতৰ শ্বাটলাৰ তৃষা জেণ্ডি আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে ছিংগাপুৰ বেডমিণ্টন অপেন 2024 প্ৰতিযোগিতাৰ মহিলাৰ ডাবল শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তৃষা আৰু গায়ত্ৰীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম চো ইয়ং আৰু কং হে য়ঙৰ যুটীটোক 18-21, 21-19, 24-22 গেমত পৰাস্ত কৰে। কাইলৈ হ'বলগীয়া ছেমি ফাইনেলত তৃষা আৰু গায়ত্ৰী জাপানৰ নামি মাটছুৱামা আৰু চিহাৰু চিদাৰ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিত কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ঘূৰ্ণীবতাহ ৰিমাৰ পাছত হোৱা প্ৰবল বৰষুণৰ ফলত অসমৰ 9খন জিলা বানৰ কবলত পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰাই ধপাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে বুলি মন্তব্য কৰিছে আৰু ভাৰতৰ শ্বাটলাৰ তৃষা জেণ্ডি আৰু গায়ত্ৰী গোপীচন্দ্ৰ যুটীটোৱে ছিংগাপুৰত বেডমিণ্টন অপেন 2024 প্ৰতিযোগিতাৰ মহিলাৰ ডাবল শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।